নমস্কাৰ। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই নিৰূপমা বৰঠাকুৰ আৰু মোৰ সৈতে আছে পৰিস্মিতা দিহিঙীয়া। এতিয়া প্ৰধান বাতৰিসমূহত আছে, বড়ো শান্তি চুক্তিৰ পঞ্চম বাৰ্ষিকীত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বিশ্ববিদ্যালয়লৈ উন্নীত কৰা কোকৰাঝাৰ মহাবিদ্যালয়ৰ নতুন প্ৰশাসনিক ভৱনৰ আধাৰশিলা স্থাপন, হোজাই ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ দ্বিতীয় দীক্ষান্ত সমাৰোহত 231গৰাকী শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান, কৃষক শ্বহীদ দিৱসৰ আজি অন্তিম দিনা দৰঙৰ পথৰুঘাটৰ কৃষক বিদ্ৰোহৰ স্মৃতি সোঁৱৰি ডাক বিভাগে প্ৰকাশ কৰা এটা বিশেষ ডাক টিকট মুকলি, ওমৰাংছৰ 3 কিলোৰ কয়লা খনিত কেইবাগৰাকীও শ্ৰমিকৰ মৃত্যুৰ ঘটনাক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিজাববীয়া ৰাজহুৱা স্বাৰ্থজড়িত গোচৰ ৰুজু আৰু ডেৰাডুনৰ মহাৰণা প্ৰতাপ ষ্টেডিয়ামত 38 সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া আনুষ্ঠানিকভাৱে উদ্বোধন। বড়ো শান্তি চুক্তিৰ পঞ্চম বাৰ্ষিকী উপলক্ষে কোকৰাঝাৰত আয়োজিত অনুষ্ঠানত আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বিশ্ববিদ্যালয়লৈ উন্নীত কোকৰাঝাৰ মহাবিদ্যালয়ৰ নতুন প্ৰশাসনিক ভৱনৰ আধাৰশিলা স্থাপন কৰে। এই নতুন বিশ্ববিদ্যালয়খনক কৃত্ৰিম বুদ্ধিমত্তা, ৰবটিক্স আদিৰ দৰে অত্যাধুনিক পাঠ্যক্ৰম অন্তৰ্ভুক্তিৰ জৰিয়তে উৎকৃষ্টতাৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ প্ৰয়াস কৰা হৈছে। কোকৰাঝাৰ মহাবিদ্যালয়ক বিশ্ববিদ্যালয়লৈ উন্নীত কৰি সকলো আন্তঃগাঁথনিৰে পৰিপূৰ্ণ কৰি তুলিবলৈ ৰাজ্য চৰকাৰে 50 কোটি টকাৰ সাহায্য ঘোষণা কৰিছে। এই অনুষ্ঠানতে মুখ্যমন্ত্ৰীয়ে হৰিণাগুৰিত নতুনকৈ নিৰ্মাণ কৰা BTCৰ কাৰ্যবাহী সদস্য আৰু পাৰিষদসকলৰ আৱাসিক চৌহদো আনুষ্ঠানিকভাৱে মুকলি কৰে। 100 কোটি টকা ব্যয় সাপেক্ষে এই আৱাসিক চৌহদটো নিৰ্মাণ কৰি উলিওৱা হৈছে। অনুষ্ঠানত দিয়া ভাষণত মুখ্যমন্ত্ৰী শৰ্মাই কয় যে বড়োসকলৰ সমৃদ্ধ ইতিহাস আৰু বৰ্ণিল লোকজীৱনে আমাৰ ইতিহাসক গৰিমামণ্ডিত কৰি ৰাখিছে। বড়ো লোকসকলৰ উন্নয়নৰ বাবে BTR চৰকাৰৰ লগতে ৰাজ্য চৰকাৰে পাৰ্যমানে সহায় সহযোগিতা আগবঢ়াই আহিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে এই খণ্ডত বিভিন্ন চৰকাৰী আঁচনি ৰূপায়ণৰ জৰিয়তে পথ, যোগাযোগ, শিক্ষা, স্বাস্থ্য আদিকে ধৰি অন্যান্য খণ্ডত ভালেখিনি উন্নয়ন সাধন কৰা হৈছে।
বড়োলেণ্ডৰ বিকাশৰ বাবে অসম চৰকাৰ আৰু BTR চৰকাৰে হাতত হাত ধৰি আমি এটাৰ পিছত এটাকৈ কাৰ্যসূচী ৰূপায়ণ কৰিছো। পথৰ উন্নয়নে হওক, বড়ো ভাষাক ৰাজ্যৰ সহযোগী ভাষাৰ স্বীকৃতি দিয়াকেই হওক, NDFB কেডাৰসকলক পুনৰ সংস্থাপনৰ কাম কৰাকে হওক বা BTRক শক্তিশালী কৰাকৈ হওক, আমি প্ৰতিটো দিনেই বড়োভূমিৰ শান্তিৰ বাবে কাম কৰিছো। BTR চুক্তিৰ আলম লৈ ইতিমধ্যে শোণিতপুৰ আৰু বিশ্বনাথ জিলাৰ কেইবাখনো গাঁও আমি BTRত অন্তৰ্ভুক্তি কৰিব পাৰিছো। অনাগত দিনত আৰু কেইবাখনো গাঁও শোণিতপুৰ আৰু বিশ্বনাথ জিলাৰ আমি BTRত অন্তৰ্ভুক্ত কৰাৰ বাবে আমাৰ পৰিকল্পনাও সম্পূৰ্ণ কৰিছো। ইয়াৰ লগে লগে এই সময়ছোৱাৰ ভিতৰতে বড়োলেণ্ডৰ বাহিৰৰ বড়ো জনগোষ্ঠীৰ লোকসকলৰ বাবে বড়ো কছাৰী ৱেলফেয়াৰ কাউন্সিলৰো আমি গঠন কৰিবলৈ সক্ষম হৈছো।
ডঃ শৰ্মাই তেওঁৰ ভাষণত BTRৰ বিশিষ্ট শিল্পীসকলক সাংস্কৃতিক বঁটা প্ৰদান, শ্বহীদ তথা ভুক্তভোগী পৰিয়াললৈ অনুদান আগবঢ়োৱাৰ কথাও ঘোষণা কৰে। অনুষ্ঠানত তেওঁ বড়োলেণ্ডক শিক্ষিত কৰা বিষয়ক এখন প্ৰতিবেদন মুকলি কৰাৰ লগতে BTR চৰকাৰৰ 4 বছৰৰ সাফল্য উদযাপন কৰে। এই অনুষ্ঠানৰ পাছতে সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মুখ্যমন্ত্ৰীয়ে অহা ছেপ্টেম্বৰ অক্টোবৰ মাহত BTRৰ নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কথা প্ৰকাশ কৰে।
BTCৰ নিৰ্বাচন আমি ছেপ্টেম্বৰ মাহত অনুষ্ঠিত কৰিম। ছেপ্টেম্বৰৰ 30 তাৰিখৰ আগতে আমি BTCৰ নিৰ্বাচন শেষ কৰিম, যাতে বিধানসভাৰ নিৰ্বাচনৰ আগতে আৰু অলপ বেছি আগতে আমি এই প্ৰক্ৰিয়াটো শেষ কৰিব পাৰোঁ। আৰু যদি কিবা কাৰণত অসুবিধা হয় আৰু 1 সপ্তাহ 10 দিন, কিন্তু দুৰ্গা পূজাৰ আগতে নিশ্চিতভাৱে আমি BTCৰ ইলেকশ্যন শেষ কৰিম।
মুখ্যমন্ত্ৰীয়ে আজি BTRত বাথৌ পূজা উপলক্ষে সমূহীয়া প্ৰাৰ্থনাত অংশগ্ৰহণ কৰি BTRবাসীৰ শান্তি আৰু মংগলৰ হকে প্ৰাৰ্থনা জনায়। ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি বড়ো কছাৰী জনগোষ্ঠীৰ লোকসকলে পৰম্পৰাগত ৰীতি নীতিৰে বাথৌ পূজা পালন কৰিছে। বড়ো কছাৰী জনগোষ্ঠীৰ ঘাই দেৱতা বাথৌৰ আৰাধনাৰ বাবে বছৰত 2 বাৰকৈ এই পূজাৰ আয়োজন কৰা হয়। এই পূজাত সিজু আৰু তুলসী গছৰ 2টা ডাল একেলগ কৰি তাৰে বাথৌ বেদী সাজি পূজা কৰা হয়। পূজাত দেওধনী আৰু খেৰাই নৃত্য পৰিৱেশন কৰা হয়। এই পূজাৰ সৈতে বিভিন্ন লোকবিশ্বাস আৰু পৰম্পৰা জড়িত হৈ আছে। জানুৱাৰী আৰু ফেব্ৰুৱাৰীৰ ভিতৰত আয়োজিত এই পূজা সাধাৰণতে মাঘৰ 2য় মঙলবাৰে কৰা হয়। সদৌ বাথৌ মহাসভাৰ কোকৰাঝাৰ জিলা সমিতিয়ে কোকৰাঝাৰ নগৰৰ বাগানচালিত থকা থানচালিত এই পূজাৰ আয়োজন কৰে। বাথৌ দেৱতাক পূজা অৰ্চনা কৰাৰ বাবে আজি পুৱাৰে পৰাই অঞ্চলটোত অগণন ভক্তৰ সমাগম হয়। বাক্সা জিলাৰ বিভিন্ন অঞ্চলতো আজি বাথৌ পূজাৰ আয়োজন কৰা হয়। শোণিতপুৰ জিলাৰ ঘোঁৰামাৰী খেলপথাৰত ঘোঁৰামাৰী আঞ্চলিক বাথৌ সন্থাই দিনজোৰা কাৰ্যসূচীৰে বাথৌ পূজাৰ আয়োজন কৰে। এই পূজাত বড়ো সাহিত্য সভাৰ উপসভাপতি প্ৰশান্ত বৰ, ৰঙাপাৰা সমষ্টিৰ বিধায়ক কৃষ্ণ কমল তাঁতিকে ধৰি বহুকেইগৰাকী ব্যক্তি উপস্থিত থাকে। হোজাই রবীন্দ্রনাথ ঠাকুর বিশ্ববিদ্যালয়ের দ্বিতীয় দীক্ষান্ত সমারোহ আজি মহাপুরুষ শ্রীমন্ত শঙ্করদেব চৌহদত অনুষ্ঠিত হয়। বিশ্ববিদ্যালয়খনের আচার্য রাজ্যপাল লক্ষ্মণ প্রসাদ আচার্য আর গুয়াহী বিশ্ববিদ্যালয়ের উপাচার্য ডক্টর ননী গোপাল মহন্তয় বিশ্ববিদ্যালয়খনের কলা বিজ্ঞান আর বাণিজ্য বিভাগত উত্তীর্ণ মুঠ 231 শিক্ষার্থী ডিগ্রি প্রমাণপত্র প্রদান করে। ইয়ার ভিতর 3 সোণর পদকসহ স্নাতকোত্তর ডিগ্রি লাভ করা শিক্ষার্থীও আছে। অনুষ্ঠানত ভাষণ দিয়ে রাজ্যপাল আচার্য বিশ্ববিদ্যালয় সমূহ কেবল ডিগ্রি প্রদানের অনুষ্ঠানতেই সীমিত না থাকি বৃত্তিমুখী শিক্ষার কেন্দ্ররূপে গড়ি তোলাত গুরুত্ব আরোপ করে।
উনকে অনুভব কাজ লাভ উঠানা চাই মেরে বিদ্যার্থী আজ আপনি জীবন কে নয় চরণে প্রবেশ করতে যা রে আপনি সমক্ষ নই চুনতিয়া অবসর হোগে মুঝে বিশ্বাস কি বিদ্যালয় প্রাপ্ত জ্ঞান ও কৌশল কে বল পর আপনি চুনতিয়া ও সামনা করতে উভরতে অবসরও লাভ উঠানে সক্ষম হোগে বিদ্যার্থী কে আরাম ও সুবিধাওঁ সে অধিক আন্তরিক ইচ্ছা প্রতিদ্রতা ও নিরন্তরতা মুক্ত দেবী ও সজ্জন ভারত কো শোধ নবাচার অপনানে মে হমারে বিশ্ববিদ্যালয় কি ভূমিকা অহম মুঝে বতায়া গিয়া কি বিশ্ববিদ্যালয় মে 8 বিষয় মে স্নাতকোত্তর ও শোধা বিষয় মে পিএইচডি প্রোগ্রাম শুরু কিয়ে গে জেসে মুখ্যতঃ স্থানীয় ছাত্রন উনকি উচ্চ শিক্ষা কে সপনে পুরে হো রহে মুঝে এ ভি জানকারি হে কি বিশ্ববিদ্যালয় নে কেবল একাডেমিক উপলব্ধিয়ো কো আগে বড়ায়া বল্কি এক এসা শৈক্ষিক বাতাবরণ তৈয়ার কিয়া জো বিদ্যার্থীয়ো মে সমগ্র বিকাশ প্রোৎসাহিত করতা হয়।
অনুষ্ঠানত মূল ভাষণ দি গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচার্য ডক্টৰ ননী গোপাল মহন্তই বয়সৰ লেখেৰে কম হলেও ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ে ৰাজ্যখনৰ শৈক্ষিক ক্ষেত্ৰত নিজৰ স্বকীয় পৰিচয় দাঙি ধৰিবলৈ সমৰ্থ হৈছে বুলি মন্তব্য কৰে। অনুষ্ঠানত বিশ্ববিদ্যালয়খনৰ উপাচার্য ডক্টৰ মানৱেন্দ্ৰ দত্ত চৌধুৰী, বিধায়কদ্বয় ৰামকৃষ্ণ ঘোষ আৰু শিবু মিশ্ৰ, জিলা আয়ুক্ত বিদ্যুৎ বিকাশ ভাগৱতীকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত আছিল। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া পৰৱৰ্তী বাতৰি শুনক পৰিস্মিতা দিহিঙীয়াৰ পৰা।
পথৰুঘাটৰ কৃষক শ্বহীদসকলৰ সোঁৱৰণত দৰঙত 3 অনুষ্ঠিত 131 কৃষক শ্বহীদ দিৱসৰ আজি অন্তিম দিনা কৃষক বিদ্ৰোহৰ স্মৃতি সোঁৱৰি ডাক বিভাগে প্ৰকাশ কৰা এটা বিশেষ ডাক টিকট মুকলি কৰা হয়। দৰং ওদালগুৰি লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াই এই ডাক টিকট মুকলি কৰে। অনুষ্ঠানত অংশ লৈ কৃষিমন্ত্ৰী অতুল বৰাই বিগত সময়ছোৱাত কৃষি যান্ত্ৰিকীকৰণৰ ফলত ৰাজ্যৰ কৃষিখণ্ডত লাভ কৰা উল্লেখনীয় সাফল্যৰ বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে 2022-23 বৰ্ষত ৰাজ্যত উৎপাদিত প্ৰায় 4,000 কোটি মূল্যৰ কৃষিজাত সামগ্ৰী বিদেশলৈ ৰপ্তানি কৰা হয়। মুখ্যমন্ত্ৰী কৃষি সমগ্ৰ যোজনাৰ অধীনত 170,000 কৃষি সামগ্ৰী বিতৰণ কৰাৰ তথ্য প্ৰকাশ কৰি শ্ৰীবৰাই অধিক উপাৰ্জনৰ বাবে কৃষকসকলে গ্ৰহণ কৰিব পৰা ব্যৱস্থাসমূহত আলোকপাত কৰে। অনুষ্ঠানত বন আৰু পৰিৱেশ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, মঙলদৈৰ বিধায়ক বসন্ত দাস, দৰং জিলাৰ আয়ুক্ত পৰাগ কুমাৰ কাকতিকে ধৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। ইয়াৰ পূৰ্বে পুৱাৰ ভাগত বিশিষ্ট ব্যক্তিসকলে কৃষক শ্বহীদ সমাধিত শ্ৰদ্ধাঞ্জলি শ্বহীদ তৰ্পণ কৰাৰ উপৰি সৰ্বধৰ্ম প্ৰাৰ্থনা সভাত অংশ লয়। অনুষ্ঠানৰ অংশ হিচাপে আজি সন্ধিয়া কৃষক সম্বৰ্ধনা, তথ্যচিত্ৰ প্ৰদৰ্শনী আৰু সাংস্কৃতিক কাৰ্যসূচীৰ আয়োজন কৰা হয়। কৃষক বিদ্ৰোহৰ তাৎপৰ্য সন্দৰ্ভত সবিশেষ জনাইছে মংগলদৈৰ পৰা আমাৰ সংবাদদাতা ময়ূক গোস্বামীয়ে।
দৰং জিলাৰ পথৰুঘাটত 1894 28 সংঘটিত হোৱা পথৰুঘাট কৃষক বিদ্ৰোহ ভাৰতৰ স্বাধীনতা আন্দোলনৰ এক গুৰুত্বপূৰ্ণ অংগ হিচাপে বিবেচিত হৈছে, কিয়নো এই পথৰুঘাট কৃষক বিদ্ৰোহৰ বিশেষ তাৎপৰ্য আছে। এই পথৰুঘাট কৃষক বিদ্ৰোহত কৃষকসকলে সম্পূৰ্ণ নিৰস্ত্ৰভাৱে অহিংস নীতিৰে প্ৰতিবাদত অংশগ্ৰহণ কৰিছিলে আৰু এই প্ৰতিবাদত হিন্দু মুছলমান উভয় সম্প্ৰদায়ৰ কৃষকে অংশগ্ৰহণ কৰিছিল, যিটো সম্প্ৰীতিৰ এক উজ্জ্বল নিদৰ্শন হিচাপে বিবেচিত হৈছে। ইয়াৰ উপৰি ভাৰতৰ স্বাধীনতা আন্দোলনৰ বহু পূৰ্বে অৰ্থাৎ প্ৰায় 25 পূৰ্বে যিটো পথৰুঘাট বিদ্ৰোহ সংঘটিত হৈছিলে অহিংস স্বাধীনতা আন্দোলন, সেই স্বাধীনতা আন্দোলনৰ এক পথ প্ৰদৰ্শক হিচাপেও বিবেচনা কৰিব পাৰি। যদিও ঐতিহাসিক এই পথৰুঘাটৰ যথেষ্ট গুৰুত্ব আছে, কিন্তু ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত ইয়াক যি ধৰণে প্ৰতিষ্ঠা কৰিব লাগিছিল সেই ধৰণে প্ৰতিষ্ঠা হোৱা নাই। দৰঙীয়া ৰাইজে দীৰ্ঘদিন ধৰি এই পথৰুঘাট কৃষক বিদ্ৰোহক ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিষ্ঠা কৰাৰ বাবে আহ্বান জনাইছে, দাবী উত্থাপন কৰি আছে। আজি 131 কৃষক শ্বহীদ দিৱসত ভাৰতৰ ডাক বিভাগে যিটো বিশেষ স্মাৰক ডাক টিকট প্ৰকাশ কৰিলে পথৰুঘাটৰ স্মৃতি সম্বলিত, সেই ডাক টিকটে পথৰুঘাটক ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত বহুখিনি আগবঢ়াই নিব বুলি সচেতন মহলে ধাৰণা কৰিছে।
গুৱাহাটীৰ আমবাৰীতো আজি অসম কৃষক পৰিষদৰ মুখ্য কাৰ্যালয়ত কৃষক শ্বহীদ দিৱস পালন কৰা হয়। অনুষ্ঠানত অগপৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাই অংশগ্ৰহণ কৰি পথৰুঘাটৰ বিদ্ৰোহত প্ৰাণাহুতি দিয়া শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে। শিৱসাগৰ জিলাত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সভাৰ আজি অন্তিম দিনা তলাতল ঘৰৰ বাকৰিৰ পৰা এটা সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। অসমৰ বাৰেৰহণীয়া সংস্কৃতিক প্ৰতিফলিত কৰা এই শোভাযাত্ৰা লোক সংস্কৃতিৰ সাধক তথা শিক্ষাবিদ ডঃ অনিল শইকীয়াই উদ্বোধন কৰে। পুৱাৰ ভাগত আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্য, সভাপতি উৎপল শৰ্মাকে ধৰি ছাত্ৰ সন্থাৰ সদস্যসকলে পথৰুঘাটৰ কৃষক বিদ্ৰোহত প্ৰাণাহুতি দিয়া কৃষক শ্বহীদসকলক সোঁৱৰি শ্বহীদ বেদীত বন্তি প্ৰজ্বলন কৰে। অনুষ্ঠানত সন্থাৰ সাধাৰণ সভা উপলক্ষে প্ৰকাশিত তিনিখন স্মৃতিগ্ৰন্থ উন্মোচন কৰা হয়। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সভাৰ প্ৰতিনিধি সভাত কালি সংগঠনটোৰ পৰৱৰ্তী সাধাৰণ সম্পাদক হিচাপে সমীৰণ ফুকনক বাছনি কৰা হয়। ৰাজ্য চৰকাৰে চলিত বৰ্ষত পুনৰ 40,000-50,000 নিযুক্তি প্ৰদান কৰিব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি হাউলিত এই কথা প্ৰকাশ কৰে। কোকৰাঝাৰৰ পৰা গুৱাহাটীলৈ উভতি অহাৰ পথত হাউলিৰ ৰাস মন্দিৰ পৰিদৰ্শন কৰি মন্ত্ৰীগৰাকীয়ে কয় যে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে চৰকাৰ সাজু হৈ আছে আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা শেষ হোৱাৰ লগে লগে এই নিৰ্বাচনৰ দিন ঘোষণা কৰা হ'ব।
ডিমা হাছাও জিলাৰ উমৰাংছৰ কয়লা খনিত কেইবাজনো শ্ৰমিকৰ মৃত্যু হোৱাৰ ঘটনাক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে এটা নিজাববীয়া ৰাজহুৱা স্বাৰ্থজড়িত গোচৰ ৰুজু কৰিছে। এই গোচৰটোৰ ভিত্তিত আজি শুনানিলৈ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বিজয় বিষ্ণই আৰু ন্যায়াধীশ কৌশিক গোস্বামীৰ খণ্ড বিচাৰপীঠে ৰাজ্যত এন্দুৰৰ গাঁত সদৃশ খনন বন্ধ কৰাৰ বাবে কি পদক্ষেপ গ্ৰহণ কৰিছে সেই সন্দৰ্ভত ৰাজ্য চৰকাৰক প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে। শুনানিকালত মহাধিবক্তা দেৱজিৎ শইকীয়াই উমৰাংছৰ কয়লা খনিত সংঘটিত ঘটনাৰ তদন্তৰ বাবে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ অনিমা হাজৰিকাৰ নেতৃত্বত এজনী আয়োগ গঠনকে ধৰি চৰকাৰে গ্ৰহণ কৰা অন্যান্য পদক্ষেপসমূহ ন্যায়ালয়ক অৱগত কৰে। ইয়াৰ পাছতে ন্যায়ালয়ত অহা 7 ফেব্ৰুৱাৰীত গোচৰটোৰ পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰা হয়। সেইদিনা চৰকাৰে এনেধৰণৰ খনন বন্ধ কৰাৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাসমূহ সন্দৰ্ভত ন্যায়ালয়ত প্ৰতিবেদন দাখিল কৰিব লাগিব। অহা 25 আৰু 26 ফেব্ৰুৱাৰীত গুৱাহাটীত হ'বলগীয়া এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ ভূমিপূজন কাৰ্যসূচী আজি অনুষ্ঠিত হয়। গুৱাহাটীৰ খানাপাৰাৰ অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত এই কাৰ্যসূচীত মুখ্য সচিব ডঃ ৰবি কোটা আৰু অসম ঔদ্যোগিক উন্নয়ন নিগমৰ পৰিচালন সঞ্চালক মানৱেন্দ্ৰ প্ৰতাপ সিঙকে ধৰি বহুকেইগৰাকী শীৰ্ষ বিষয়া উপস্থিত থাকে। এই অনুষ্ঠানত অংশগ্ৰহণ কৰিবলগীয়া বাণিজ্য প্ৰতিনিধি আৰু দেশৰ শীৰ্ষস্থানীয় উদ্যোগপতিসকলক আতিথ্যৰ বাবে ৰাজ্য চৰকাৰে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। এই শীৰ্ষ সন্মিলনৰ জৰিয়তে ৰাজ্যৰ সামগ্ৰিক উন্নয়ন আৰু আন্তঃৰাষ্ট্ৰীয় বিনিয়োগৰ ক্ষেত্ৰত নতুন অধ্যায়ৰ সূচনা হোৱাৰ লগতে অৰ্থনৈতিক সম্ভাৱনা বৃদ্ধি কৰি উদ্যমী যুৱ সমাজৰ বাবে নতুন পথ প্ৰশস্ত হ'ব বুলি আশা কৰা হৈছে। অসম চৰকাৰৰ পৰিবহণ বিভাগৰ সৌজন্যত আৰু অল আছাম কেব অপাৰেটৰ্ছ ইউনিয়নৰ সহযোগত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত বিনামূলীয়া স্বাস্থ্য শিবিৰৰ আজি সামৰণি পৰে। গুৱাহাটীৰ নাৰেংগীৰ কেন্দুগুৰি জ্যেষ্ঠ নাগৰিক উন্নয়ন সমিতিৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এই স্বাস্থ্য শিবিৰত অভিজ্ঞ চিকিৎসকৰ দ্বাৰা কেব চালক তথা তেওঁলোকৰ পৰিয়ালৰ চকু, কাণ, ৰক্তচাপ আৰু মধুমেহৰ পৰীক্ষা কৰাৰ লগতে বিনামূলীয়াকৈ চছমা আৰু ঔষধ আদি বিতৰণ কৰা হয়। উল্লেখযোগ্য যে কালি আৰম্ভ হোৱা এই স্বাস্থ্য শিবিৰ কামৰূপ মহানগৰ জিলাৰ পৰিবহণ বিষয়া হিমাংশু কুমাৰ দাস আৰু অল আছাম কেব অপাৰেটৰ্ছ ইউনিয়নৰ সভাপতি বিষ্ণু দাসে মুকলি কৰে। উত্তৰাখণ্ডৰ ডেৰাডুনৰ মহাৰণা প্ৰতাপ ষ্টেডিয়ামত আজি 38 সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াৰ উদ্বোধনী অনুষ্ঠান আৰম্ভ হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কিছু সময়ৰ পাছতে এই ৰাষ্ট্ৰীয় ক্ৰীড়া আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব। অনুষ্ঠানত কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী, ভাৰতীয় অলিম্পিক সন্থাৰ বিষয়ববীয়া তথা ৰাষ্ট্ৰীয় খেলুৱৈ উপস্থিত আছে। উত্তৰাখণ্ডৰ 8খন জিলাৰ 11খন নগৰত অহা 14 ফেব্ৰুৱাৰীলৈ ৰাষ্ট্ৰীয় ক্ৰীড়াৰ খেলসমূহ খেলোৱা হ'ব। প্ৰতিযোগিতাত 35 বিধ খেলৰ মুঠ 47টা ইভেণ্ট থাকিব। আজিৰ উদ্বোধনী অনুষ্ঠানত অসমৰ 2জন আন্তৰ্জাতিক ক্ৰীড়াবিদ শাটলাৰ অস্মিতা চলিহা আৰু উচু খেলুৱৈ চান্মা ব্ৰহ্মই অসম দলৰ ধ্বজা বহন কৰিছে। অসম অলিম্পিক সন্থাৰ হৈ সম্পাদক লক্ষ্য কোঁৱৰে উদ্বোধনী অনুষ্ঠানত আমন্ত্ৰিত অতিথি হিচাপে ভাগ লৈছে। এইবাৰ ৰাষ্ট্ৰীয় ক্ৰীড়াত অসমে মুঠ 22 বিধ খেলত অংশ ল'ব। অসম ক্ৰিকেট একাডেমীলৈ 13 বছৰ অনুৰ্ধৰ ক্ৰিকেট খেলুৱৈ বাছনিৰ বাবে অসম ক্ৰিকেট সন্থাৰ উদ্যোগত আৰু বৰপেটা জিলা ক্ৰীড়া সন্থাৰ সহযোগত আজি বৰপেটাত এটা বাছনি শিবিৰৰ আয়োজন কৰা হয়। বৰপেটা পৌৰসভা খেলপথাৰত অনুষ্ঠিত এই শিবিৰত বৰপেটা, বজালী, শোণিতপুৰ, বাক্সা, চিৰাং, বঙাইগাঁও, কোকৰাঝাৰ, ধুবুৰী আৰু গোৱালপাৰা জিলাৰ 331গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰে। বড়ো শান্তি চুক্তিৰ পঞ্চম বাৰ্ষিকীত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বিশ্ববিদ্যালয়লৈ উন্নীত কৰা কোকৰাঝাৰ মহাবিদ্যালয়ৰ নতুন প্ৰশাসনিক ভৱনৰ আধাৰশিলা স্থাপন, হোজাইৰ ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ দ্বিতীয় দীক্ষান্ত সমাৰোহত 231গৰাকী শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান, কৃষক শ্বহীদ দিৱসৰ আজি অন্তিম দিনা দৰঙৰ পথৰুঘাটৰ কৃষক বিদ্ৰোহৰ স্মৃতি সোঁৱৰি ডাক বিভাগে প্ৰকাশ কৰা এটা বিশেষ ডাক টিকট মুকলি আৰু ডেৰাডুনৰ মহাৰণা প্ৰতাপ ষ্টেডিয়ামত 38 সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া আনুষ্ঠানিকভাৱে উদ্বোধন। আমাৰ সন্ধিয়াৰ আঞ্চলিক বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।